الحمد لله الذي أنزل على عبده الكتاب ولم يجعل له عوجا
যাবতীয় প্রশংসা কেবল আল্লাহর বাবেই, যিজনে তেওঁৰ বান্দাৰ প্ৰতি কিতাপ অৱতীৰ্ণ কৰিছে আৰু তাত তেওঁ কোনো ধৰণৰ বক্ৰতা ৰখা নাই।
قيما لينذر بأسا شديدا من لدنه ويبشر المؤمنين الذين يعملون الصالحات أن لهم أجرا حسنا
حرال روپے برنانا کری سے تیار کتھین خستی خمپر کے خطر کو قرار بابے اور مومن حقر اور زیہ کرا خط کرمو کرے تیار لوگ ایخو خنبت دیار بابے جے تیار لوگ کرو بابے اسے اتم پروسکر
ماكثين فيه ابدا
تاتেওলোকে স্থায়ীভাবে অবস্থান করিব
وينذر الذين قالوا اتخذ الله ولدا
আরকেই সকল লোকক সতর্ক করার ভাবে জি সকলে কয় আল্লাহে সন্তান গ্রহণ করিছে
ما لهم به من علم ولا لآبائهم كبرت كلمة تخرج من أفواههم إن يقولون إلا كذبا
এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই, লগতে সিহঁতৰ পিতৃপুৰুষৰো কোনো জ্ঞান নাছিল। কি সাংঘাতিক বাক্য যিটো সিহঁতৰ মুখৰ পৰা ওলায়, সিহঁত মিছাৰ বাহিৰে আন একো নকয়।
فلعلك باخع نفسك على آثارهم إن لم يؤمنوا بهذا الحديث أسفا
এতেকে কিওতে এইবানে ইমান পুখন নকৰিলে কিওতৰ পিছে পিছে ঘূৰি সম্ভৱত তুমি দুখতে আত্মবিনাশী হৈ পৰিবা
إنا جعلنا ما على الأرض زينة لها لنبلوهم أيهم أحسن عملا
নিশ্চয় ভূপৃষ্ঠত যি যি আছে আমি সেইবোৰক ইয়াৰ শুভা কৰি দিছো মানুহক এই পৰীক্ষা কৰাৰ বাবে যে সিহঁতৰ মাজত কোনে শ্ৰেষ্ঠ আমল কৰে
وَإِنَّا لَجَاعِلُونَ مَا عَلَيْهَا صَعِيدًا جُرُزًا
আৰু ইয়াৰ ওপৰত যি যি আছে তাক নিশ্চয় আমি উদ্ভিদশূন্য পথাৰত পৰিণত কৰিম
أَمْ حَسِبْتَ أَنَّ أَصْحَابَ الْكَهْفِ وَالرَّقِيمِ كَانُوا مِنْ آيَاتِنَا عَجَبًا
তুমি কাহাফ অর্থাৎ গুহা আৰু ৰাকিম অধিবাসীসকলক আমাৰ নিদৰ্শনাৱলীৰ মাজত বিস্ময়কৰ বুলি ভবা নেকি
إذ أوى الفتية إلى الكهف فقالوا ربنا آتنا من لدنك رحمة وهيئ لنا من أمرنا رشدا
جتيا جبوك خوكلي غوهات أسروي لولي تتيا خيونتا قولي هيا أمار پوٹي بالو تمي تمان نجور فالور پرا أماك أنوغروها دان کرا أرو أمار بابي أمار كرمو رزيك خوتيك فابي پوري سالونار ببستا کرا
فضربنا على آذانهم في الكهف سنين عددا
فلات عمي خيانتا گوهار مزد كيبا بسرو غمونتا وبسطت رخلو
ثم بعثناهم لنعلم أي الحزبين أحصى لما لبثوا أمدا
تار بسط عمي خيانتا خزاك كوريلو ايتو زنو عربا بيزي দুই দলের মাজত কোনটোয়ে সিহঁতৰ অবস্থিতি কাল সম্পর্কে সঠিকভাবে নির্ণয় করিব পারে
নাহনু নাকুসু আলাইকা নাবাহুম বিল হক ইন্নাহুম ফিতিয়াতুন আমানু বিরাব্বিহিম ওয়া জিদনাহুম হুদা
আমি তোমার ওসরত সিহঁতৰ বৃত্তান্ত সঠিকভাবে বর্ণনা করেছো সিহঁত আছিল কেইজনমান যুবক সিহঁতে নিজ প্রতিপালকৰ ওপৰত ঈমান আনিছিল আৰু আমি সিহঁতৰ হিদায়ত বৃদ্ধি কৰি দিছিলোঁ
وربطنا على قلوبهم إذ قاموا فقالوا ربنا رب السماوات والأرض لن ندعو من دونه إلها لقد قلنا إذا شططا
أرامي خيانتر أنتر دريدو كوري دسلو خيانتر زيتا حارپاي اوٹي كولي أمار پرتي بالو كي آكاخ خمارو پرتي بل پرتي بالو আমি কেতিয়াও তেওঁৰ পৰিৱৰ্তে আন কোনো ইলাহক আহ্বান নকৰোঁ যদি আমি আহ্বান কৰোঁ তেন্তে এয়া হ'ব বৰ গৰ্হিত কথা
হাউলাই কওমুন ইত্তাখাযু মিন দুনিহি آلِهَةً لَوْلَا يَأْتُونَ عَلَيْهِمْ بِسُلْطَانٍ بَيِّنٍ فَمَنْ أَظْلَمُ مِمَّنِ افْتَرَى عَلَى اللَّهِ كَذِبًا
আমার এই সজাতি সকলে তেওঁৰ পৰিৱৰ্তে বহুতো ইলাহ গ্ৰহণ কৰিছে ইহঁতে এইবোৰ ইলাহ সম্পৰ্কে স্পষ্ট প্ৰমাণ উপস্থিত নকৰে কিয় এতেকে যিয়ে আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে সেইজনতকৈ ডাঙৰ জালিম আৰুনো কোন হ'ব পাৰে
وَإِذِ اعْتَزَلْتُمُوهُمْ وَمَا يَعْبُدُونَ إِلَّا اللَّهَ فَأْوُوا إِلَى الْكَهْفِ يَنشُرْ لَكُمْ رَبُّكُم مِّن رَّحْمَتِهِ فَأْوُوا إِلَى الْكَهْفِ يَنشُرْ لَكُمْ رَبُّكُم مِّن رَّحْمَتِهِ وَيُهَيِّئْ لَكُم مِّنْ أَمْرِكُم مِّرْفَقًا
এতিয়া যেহেতু তোমালোকে সিহঁতৰ পৰা আৰু সিহঁতে যিবোৰ ইবাদত কৰে সেইবোৰৰ পৰা বিচ্ছিন্ন হৈছা সেয়ে এতিয়া তোমালোকে গুহাত আশ্ৰয় গ্ৰহণ কৰা তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে তেওঁৰ ৰহমত বিস্তাৰ কৰিব আৰু তোমালোকৰ বাবে তোমালোকৰ জীৱন উপকৰণৰ বিষয়টো সহজ কৰি দিব
ذلك من آيات الله من يهد الله فهو المهتد ومن يضلل فلن تجد له وليا مرشدا
আৰু যদি তুমি সিহঁতক দেখাহেঁতেন ক্ষুদ্ৰ উদয়ঘৰ সময়ত সিহঁতৰ গুহাৰ সোঁফালে ঢাল খায় আৰু অস্ত যোৱাৰ সময়ত সিহঁতক অতিক্ৰম কৰি বাওঁফালে ঢাল খায় অথচ সিহঁত গুহাৰ প্ৰশস্ত চোতালত শুই আছে এইবোৰ আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম আল্লাহে যাক সৎপথত পৰিচালিত কৰে সিয়েই সৎপথ প্ৰাপ্ত আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে তুমি কেতিয়াও তাৰ বাবে কোনো পথ নিৰ্দেশকাৰী অভিভাৱক বিচাৰি নাপাবা
وَتَحْسَبُهُمْ أَيْقَاظًا وَهُمْ رُقُودٌ وَنُقَلِّبُهُمْ ذَاتَ الْيَمِينِ وَذَاتَ الشِّمَالِ وَكَلْبُهُمْ بَاسِطٌ ذِرَاعَيْهِ بِالْوَصِيدِ لَوْ اطَّلَعْتَ عَلَيْهِمْ لَوَلَّيْتَ مِنْهُمْ فِرَارًا وَلَمُلِئْتَ مِنْهُمْ رُعْبًا
আৰু তুমি ভাবিলাহেঁতেন সিহঁত জাগ্ৰত অৱস্থাত আছে অথচ সিহঁত আছিল টোপনি আমি সিহঁতক কাটি সলাই দিছিলোঁ সোঁফালে আৰু বাওঁফালে আৰু সিহঁতৰ কুকুৰে সন্মুখৰ ভৰি দুটা গুহাৰ দুৱাৰত প্ৰসাৰিত কৰি আছিল যদি তুমি সিহঁতৰ ফালে ভুমুকি মাৰি দেখিলাহেঁতেন তেন্তে অৱশ্যে তুমি ভিৰাই লৰ মাৰিলাহেঁতেন আৰু নিশ্চয় তুমি সিহঁতৰ ভয়ত আতংকগ্ৰস্ত হৈ পৰিলাহেঁতেন
وَكَذَلِكَ بَعَثْنَاهُمْ لِيَتَسَاءَلُوا بَيْنَهُمْ قَالَ قَائِلٌ مِّنْهُمْ كَمْ لَبِثْتُمْ قَالُوا لَبِثْنَا يَوْمًا أَوْ بَعْضَ يَوْمٍ قالوا ربكم أعلم بما لبثتم فبعثوا أحدكم بورقكم هذه إلى المدينة فلينظر أيها أزكى طعاما فلينظر أيها أزكى طعاما فليأتكم برزق منه وليتلطف ولا يشعرن بكم أحدا
আৰু এইদৰে আমি সিহঁতক সজাগ কৰি তুলিলো যাতে সিহঁতে পৰস্পৰৰ মাজত সোধপোছ কৰিব পাৰে সিহঁতৰ এজনে ক'লে তোমালোকে কিমান সময় অৱস্থান কৰিছা সিহঁতে ক'লে আমি এদিন বা এদিনৰ কিছু অংশহে অৱস্থান কৰিছোঁ সিহঁতে ক'লে তোমালোকে কিমান সময় অৱস্থান কৰিছা সেয়া তোমালোকৰ প্ৰতিপালকেই ভালদৰে জানে এতেকে তোমালোকে এতিয়া তোমালোকৰ মাজৰ পৰা এজনক এই মুদ্ৰাসহ বজাৰলৈ পঠাই দিয়া সি যেন ভালকৈ চাই চিতি কোনটো উত্তম খাদ্য তাৰ পৰা যেন তোমালোকৰ বাবে কিছু খাদ্য লৈ আহে
লগতে সি যেন বিচক্ষণতাৰ সৈতে কাম কৰে
কোনো মতেই যাতে তোমালোকৰ বিষয়ে কাকো একো জানিব নিদিয়ে
إنهم إن يظهروا عليكم يرجموكم أو يعيدوكم في ملتهم ولن تفلحوا ইদান আবাদা,
নিশ্চয় সিহঁতে যদি তোমালোকৰ বিষয়ে জানিব পাৰে তেন্তে সিহঁতে তোমালোকক খিলদলিয়াই হত্যা কৰিব অথবা তোমালোকক সিহঁতৰ ধৰ্মলৈ উভতাই নিব, তেতিয়া তোমালোকে কেতিয়াও সফল হ'ব নোৱাৰিবা।
وَكَذَلِكَ أَعْثَرْنَا عَلَيْهِمْ لِيَعْلَمُوا أَنَّ وَعْدَ اللَّهِ حَقٌّ وَأَنَّ السَّاعَةَ لَا رَيْبَ فِيهَا لِيَعْلَمُوا أَنَّ وَعْدَ اللَّهِ حَقٌّ وَأَنَّ السَّاعَةَ لَا رَيْبَ فِيهَا إِذْ يَتَنَازَعُونَ بَيْنَهُمْ أَمْرَهُمْ فَقَالُوا بَنُوا عَلَيْهِمْ بُنْيَانًا رَبُّهُمْ أَعْلَمُ بِهِمْ قال الذين غلبوا على أمرهم لنتخذن عليهم مسجدا.
আৰু এইদৰে আমি মানুহক তেওঁলোকৰ বিষয়ে জনাই দিলো যাতে সিহঁতে জানে যে আল্লাহৰ প্ৰতিশ্ৰুতি সত্য আৰু নিশ্চয় কিয়ামত সম্পৰ্কে কোনো সন্দেহ নাই। যেতিয়া নগৰবাসীয়ে সিহঁতৰ কৰ্তব্যৰ বিষয়ে নিজৰ মাজত বিতৰ্ক কৰিছিল তেতিয়া সিহঁতৰ কিছুমানে কৈছিল তেওঁলোকৰ ঠাইত সৌধ নিৰ্মাণ কৰা, সিহঁতৰ প্ৰতিপালকেই সিহঁতৰ বিষয়ে ভালকৈ জানে। সিহঁতৰ কৰ্তব্যৰ বিষয়ে যিসকলৰ মত প্ৰবল হৈছিল সিহঁতে কৈছিল নিশ্চয় আমি তেওঁলোকৰ ওপৰত মছজিদ নিৰ্মাণ কৰিম।
سيقولون ثلاثة رابعهم كلبهم ويقولون خمسة سادسهم كلبهم رجما بالغيب ويقولون سبعة وثامنهم كلبهم قل ربي أعلم بعدتهم ما يعلمهم إلا قليل فلا تمار فيهم إلا مراء ظاهرا ولا تستفت فيهم منهم أحدا.
أسرائي كسمان كبا تاولوك أسل تيني جن تاولوك أسل تلتو أسل تاولوك أسل كوكور أرو آن كسمان كبا تاولوك أسل پات جن تاولوك أسل تلتو أسل تاولوك أسل كوكور اي حقلو يا غايبي بخيات أنمان روپروت هن نربر كره। আকৌ কিছুমানে ক'ব তেওঁলোক আছিল সাতজন, তেওঁলোকৰ অষ্টমটো হৈছে তেওঁলোকৰ কুকুৰ। কোৱা, মোৰ প্ৰতিপালকেহে তেওঁলোকৰ সংখ্যাটো ভালকৈ জানে, তেওঁলোকৰ প্ৰকৃত সংখ্যা কেৱল কিছু সংখ্যক লোকেহে জানে। এতেকে সাধাৰণ আলোচনাৰ বাহিৰে তুমি তেওঁলোকৰ বিষয়ে বিতৰ্ক নকৰিবা আৰু ইহঁতৰ কাকো তেওঁলোকৰ বিষয়ে নুসুধিবা।
ولا تقولن لشيء إني فاعل ذلك غدا.
আৰু কেতিয়াও তুমি কোনো বিষয়ত এই বুলি নকবা যে নিশ্চয় মই এইটো কাইলৈ কৰিম।
ইল্লা আন ইয়াশা আল্লাহ ওয়াযকুর রাব্বাকা ইযা নাসিতা ওয়া কুল আসা আন ইয়াহদিয়ানি রাব্বি লিআকরাবা মিন হাযা রশাদা।
ইনশাআল্লাহ নুকুয়া কই, অর্থাৎ যদি আল্লাহে বিচাৰে আৰু যদি পাহৰি যোৱা তেন্তে তোমাৰ প্ৰতিপালকক স্মৰণ কৰিবা আৰু কোৱা সম্ভৱত মোৰ প্ৰতিপালকে মোক ইয়াতকৈ সত্যৰ নিকটৱৰ্তী পথ দেখুৱাব।
ولبثوا في كهفهم 300 سنين وازدادوا 9
আৰু সিহঁতে গুহাত আছিল 300 বছৰ লগতে অতিৰিক্ত 9 বছৰ।
قل الله أعلم بما لبثوا له غيب السماوات والأرض أبصر به وأسمع ما لهم من دونه من ولي ولا يشرك في حكمه أحدا.
كوا كيوتي كيمان هما يبستان كوريسيل هي الله يبهل كيزاني أكا كومو أرو پتھمير غائبور جيان كبول تهوري তেওঁ কিমান সুন্দৰ দ্ৰষ্টা আৰু শ্ৰোতা, তেওঁৰ বাহিৰে সিহঁতৰ আন কোনো অভিভাৱক নাই, তেওঁ কাকো নিষ্কৰ্তৃত্বত অংশীদাৰ নকৰে।
وَاتْلُ مَا أُوحِيَ إِلَيْكَ مِنْ كِتَابِ رَبِّكَ لَا مُبَدِّلَ لِكَلِمَاتِهِ وَلَنْ تَجِدَ مِنْ دُونِهِ مُلْتَحَدًا।
আৰু তোমাৰ প্ৰতিপালকৰ কিতাপৰ পৰা তোমাৰ ওচৰলৈ যি ওহি কৰা হয় সেয়া তুমি পাঠ কৰি শুনোৱা। তেওঁৰ বাক্যসমূহৰ কোনো পৰিৱৰ্তনকাৰী নাই আৰু তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপাবা।
واصبر نفسك مع الذين يدعون ربهم بالغداة والعشي يريدون وجهه ولا تعد عيناك عنهم تريد زينة الحياة الدنيا ولا تطع من أغفلنا قلبه عن ذكرنا واتبع هواه وكان أمره فرطا
أرتمي نيزوك دجوكي لكيبا সেইসকল লোকৰ সৈতে যিসকলে পুৱা গধূলি তেওঁলোকৰ প্ৰতিপালকক আহ্বান কৰে তেওঁৰ সন্তুষ্টিৰ উদ্দেশ্যে, আৰু তুমি পাৰ্থিৱ জীৱনৰ শুভকামনা কৰি সিহঁতৰ পৰা তোমাৰ দৃষ্টি আঁতৰাই নিনিবা। লগতে তুমি সেই ব্যক্তিৰ অনুসৰণ নকৰিবা যাৰ অন্তৰক আমি আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছোঁ, যিয়ে নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে আৰু যাৰ কৰ্ম বিনষ্ট হৈছে।
وقل الحق من ربكم فمن شاء فليؤمن ومن شاء فليكفر إنا أعتدنا للظالمين نارا أحاط بهم سرادقها وَإِن يَسْتَغِيثُوا يُغَاثُوا بِمَاءٍ كَالْمُهْلِ يَشْوِي الْوُجُوهَ بِئْسَ الشَّرَابُ وَسَاءَتْ مُرْتَفَقًا
أركوا خطو তোমালকৰ প্ৰতিপালকৰ তৰফৰ পৰা আহিছে, এতেকে যাৰ ইচ্ছা কি ঈমান পোষণ কৰিব পাৰে আৰু যাৰ ইচ্ছা কি কুফৰি কৰিব পাৰে। নিশ্চয় আমি জালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জাহান্নাম, যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিৱেষ্টন কৰি ৰাখিব। সিহঁতে পানীয় বিচাৰিলে সিহঁতক দিয়া হ'ব গলিত ধাতুৰ পানীয়, যিটো সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব। এইটো বৰ নিকৃষ্ট পানীয় আৰু জাহান্নাম কিমান যে নিকৃষ্ট বিশ্ৰামস্থল।
إن الذين آمنوا وعملوا الصالحات إنا لا نضيع أجر من أحسن عملا
নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি উত্তমৰূপে কৰ্ম সম্পাদন কৰা ব্যক্তিৰ শ্ৰমফল বিনষ্ট নকৰোঁ।
أولئك لهم جنات عدن تجري من تحتهم الأنهار يحلون فيها من أساور من ذهب ويلبسون ثيابا خضرا من سندس وإستبرق متكئين فيها على الأرائك نعم الثواب وحسنت مرتفقا
تعلقوا بابا ياسي استخي جنات جار طلط نديهم وبرباهيت تحكي باو تات تعلقا خنور قنقنر علم كريت كراهبا তেওঁলোকে পৰিধান কৰিব মিহি আৰু স্থূল ৰেচমৰ সেউজীয়া বস্ত্ৰ, আৰু তেওঁলোকে তাত সুসজ্জিত আসনত আজি বহিব। কিমান যে শ্ৰেষ্ঠ পুৰস্কাৰ আৰু উত্তম বিশ্ৰামস্থল।
وَاضْرِبْ لَهُمْ مَثَلَ الرَّجُلَيْنِ جَعَلْنَا لِأَحَدِهِمَا جَنَّتَيْنِ مِنْ أَعْنَابٍ وَحَفَفْنَاهُمَا بِنَخْلٍ وَجَعَلْنَا بَيْنَهُمَا زَرْعًا
আৰু তুমি সিহঁতৰ বাবে এটা দৃষ্টান্ত দাঙি ধৰা। দুজন ব্যক্তি আছিল, সিহঁতৰ এজনক আমি প্ৰদান কৰিছিলোঁ দুখন আঙুৰৰ বাগান, আৰু দুয়োখনকে আমি খেজুৰ গছেৰে পৰিবেষ্টিত কৰিছিলোঁ, আৰু দুয়োটাৰ মধ্যৱৰ্তী স্থানত আছিল শস্য
ক্ষেত্ৰ।
উভয় উদ্যানেই ফলদান কৰিছিল আৰু তাত কোনো ত্ৰুটি কৰা নাছিল, আৰু আমি উভয় উদ্যানৰ মাজেৰে প্ৰবাহিত কৰিছিলোঁ এটা
নিজৰা। আৰু
তাৰ প্ৰচুৰ ফল সম্পদ আছিল। তাৰপিছত কথা প্ৰসংগত সি তাৰ বন্ধুক ক'লে, তোমাতকৈ মোৰ ধন সম্পদ বেছি আৰু জনবলতো মই তোমাতকৈ অধিক শক্তিশালী।
ودخل جنته وهو ظالم لنفسه قال ما أظن أن تبيد هذه أبدا
আৰু সি অহংকাৰ কৰি তাৰ উদ্যানত প্ৰৱেশ কৰিলে সি ক'লে এইখন কেতিয়াও ধ্বংস হ'ব বুলি মোৰ ধাৰণা নহয়
وَمَا أَظُنُّ السَّاعَةَ قَائِمَةً وَلَئِن رُّدِدتُّ إِلَى رَبِّي لَأَجِدَنَّ خَيْرًا مِّنْهَا مُنقَلَبًا
আৰু কিয়ামত সংঘটিত হ'ব বুলিও মোৰ ধাৰণা নহয় আৰু মোক যদি মোৰ প্ৰতিপালকৰ ওচৰলৈকে উভতাই নিয়াও হয় তথাপিও মই নিশ্চয় ইয়াতকৈ উৎকৃষ্ট প্ৰত্যাৱৰ্তন স্থল পাম
قال له صاحبه وهو يحاوره أكفرت بالذي خلقك من تراب ثم من نطفة أكفرت بالذي خلقك من تراب ثم من نطفة ثم سواك رجلا
ইয়াৰ উত্তৰত তাৰ বন্ধুজনে বিতৰ্কমূলকভাৱে তাক ক'লে তুমি সেই সত্যৰ লগত কুফৰি কৰিছা নেকি যিজনে তোমাক সৃষ্টি কৰিছে মাটিৰ পৰা আৰু তাৰ পিছত বীৰ্যৰ পৰা আৰু তাৰ পিছত তোমাক পূৰ্ণাংগ পুৰুষ আকৃতি দান কৰিছে
লাকিন্নাহু আল্লাহু ৰব্বি ৱালা উশৰিকু বিৰব্বি আহাদা
কিন্তু মই কওঁ তেৱেই আল্লাহ তেৱেই মোৰ প্ৰতিপালক আৰু মই মোৰ প্ৰতিপালকৰ লগত আন কাকো অংশী স্থাপন নকৰোঁ
ওয়ালাউলা ইজ দখলতা জান্নাতাক কুলতা মা শা আল্লাহু লা কুওয়াতা ইল্লা বিল্লাহ ইন তারানি আনা আকাল্লা মিনকা মালান ওয়া ওয়ালাদা
যদি তুমি তোমাৰ ধন সম্পত্তি আৰু সন্তান সন্ততিৰ ক্ষেত্ৰত মোক হীন বুলি ধাৰণা কৰা তেন্তে তুমি যেতিয়া তোমাৰ উদ্যানত প্ৰৱেশ কৰিলা তেতিয়া তুমি কিয় এইদৰে নকলা যে মাশা আল্লাহ লা কুৱাতা ইল্লা বিল্লাহ অৰ্থাৎ আল্লাহে যিটো বিচাৰে সেইটোৱে হয় আল্লাহৰ সহায় অবিহনে কোনো শক্তি নাই
فَعَسَى رَبِّي أَن يُؤْتِيَنِ خَيْرًا مِّن جَنَّتِكَ وَيُرْسِلَ عَلَيْهَا حُسْبَانًا مِّنَ السَّمَاءِ فَتُصْبِحَ صَعِيدًا زَلَقًا
تَتَبِيُوا يَا أَخَمَّبْ نَهَيْجَ حَيْتُ مُوْ پُرْتِبَلَكَ مُوْكْ تُمَارَ عُدَّانُتْ كُوِي اُتْكِرِشْتُ كِبَا دَانْ كُرِيبَا আৰু তোমাৰ উদ্যানত আকাশৰ পৰা নিৰ্ধাৰিত বিপৰ্যয় প্ৰেৰণ কৰিব পাৰে যাৰ ফলত ই উদ্ভিদশূন্য পথাৰত পৰিণত হ'ব পাৰে
আউ ইউছবিহা মাউহা গাওৰান ফালান তাস্তাতিআ লাহু তালাবা
অথবা ইয়াৰ পানী ভূগৰ্ভলৈ গুচি যাব পাৰে আৰু তুমি কেতিয়াও সেইটোৰ সন্ধান লাভত সক্ষম হ'ব নোৱাৰিবা
وأحيط بثمره فأصبح يقلب كفيه على ما أنفق فيها وهي خاوية على عروشها ويقول يا ليتني لم أشرك بربي أحدا
এতেকে তাৰ ফল সম্পদক বিপৰ্যয়ে বেৰি ধৰিলে আৰু গছবোৰ হেণ্ডালৰ সৈতে ভাঙি ছিঙি পৰি থকা দেখি সি তাত যি ব্যয় কৰিছিল তাৰ বাবে হাত মোহাৰি মোহাৰি আক্ষেপ কৰি ক'লে হাই মই যদি মোৰ প্ৰতিপালকৰ লগত আন কাকো অংশী নকৰিলোহেঁতেন
ولم تكن له فئة ينصرونه من دون الله وما كان منتصرا
আৰু আল্লাহৰ বাহিৰে তাক সহায় কৰিবলৈ কোনো নাছিল আৰু সি নিজেও প্ৰতিকাৰত সমৰ্থ নাছিল
هنالك الولاية لله الحق هو خير ثوابا وخير عقبا
ইয়াত কর্তৃত্ব কেবল আল্লাহরই যিজন সত্য পুরস্কার প্রদানত আর পরিণাম নির্ধারণত তেওঁই শ্রেষ্ঠ
واضرب لهم مثل الحياة الدنيا كما إن أنزلناه من السماء فاختلط به نبات الأرض فأصبح هشيما تذروه الرياح وكان الله على كل شيء مقتدرا.
আৰু তুমি সিহঁতৰ ওচৰত পাৰ্থিৱ জীৱনৰ উপমা দাঙি ধৰা। পাৰ্থিৱ জীৱনৰ উপমা হৈছে পানীৰ দৰে, যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰোঁ, যাৰ দ্বাৰা ভূমি উদ্ভিদ ঘন সন্নিৱিষ্ট হৈ উৎপন্ন হয়। তাৰপিছত এইবোৰ শুকাই এনেকৈ চূৰ্ণ বিচূৰ্ণ হয় যে বতাহে সেইবোৰক উৰুৱাই লৈ যায়। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
المال والبنون زينة الحياة الدنيا والباقيات الصالحات خير عند ربك ثوابا وخير املا.
ধন সম্পদ আৰু সন্তান সন্ততি হৈছে পাৰ্থিৱ জীৱনৰ শোভা মাত্ৰ, আৰু সৎকৰ্মৰ প্ৰতিফল হৈছে স্থায়ী। এইটো তোমাৰ প্ৰতিপালকৰ ওচৰত পুৰস্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু প্ৰত্যাশাৰ ক্ষেত্ৰতো উৎকৃষ্ট।
ويوم نسير الجبال وترى الأرض بارزة وحشرناهم فلم نغادر منهم أحدا.
আৰু স্মৰণ কৰা, যিদিন আমি পৰ্বতসমূহক সঞ্চালন কৰিম আৰু তুমি পৃথিৱীক উন্মুক্ত প্ৰান্তৰ হিচাপে দেখিবলৈ পাবা, সেইদিন আমি সিহঁত সকলোকে একত্ৰিত কৰিম, ফলত সিহঁতৰ এজনকো এৰি নিদিওঁ।
وعرضوا على ربك صفا لقد جئتمونا كما خلقناكم أول مرة بل زعمتم أن لن نجعل لكم موعدا.
আৰু সিহঁতক তোমাৰ প্ৰতিপালকৰ ওচৰত সাৰিবদ্ধভাৱে উপস্থিত কৰা হ'ব, আৰু আল্লাহে ক'ব, তোমালোকক আমি প্ৰথমবাৰ যেনেকৈ সৃষ্টি কৰিছিলোঁ ঠিক তেনেকৈয়ে তোমালোকে মোৰ ওচৰত উপস্থিত হৈছা। অথচ তোমালোকে ভাবিছিলা যে তোমালোকৰ বাবে আমি কোনো প্ৰতিশ্ৰুতিৰ সময় নিৰ্ধাৰণ নকৰিম।
وَوُضِعَ الْكِتَابُ فَتَرَى الْمُجْرِمِينَ مُشْفِقِينَ مِمَّا فِيهِ وَيَقُولُونَ يَا وَيْلَتَنَا مَا لِهَذَا الْكِتَابِ وَيَقُولُونَ يَا وَيْلَتَنَا مَا لِهَذَا الْكِتَابِ لَا يُغَادِرُ صَغِيرَةً وَلَا كَبِيرَةً إِلَّا أَحْصَاهَا وَوَجَدُوا مَا عَمِلُوا حَاضِرًا وَلَا يَظْلِمُ رَبُّكَ أَحَدًا.
লগতে সেইদিনা প্ৰত্যেকৰে হাতত ৰখা হ'ব আমলনামা, তেতিয়া তাত যি লিপিবদ্ধ আছে তাৰ বাবে তুমি অপৰাধীবিলাকক আতংকগ্ৰস্ত দেখিবলৈ পাবা, আৰু সিহঁতে ক'ব, হাই দুৰ্ভাগ্য আমাৰ, এইখন কেনেকুৱা গ্ৰন্থ য'ত সৰুবোৰ কোনো বিষয়েই বাদ পৰা নাই। সিহঁতে যি আমল কৰিছিল সেইবোৰ সিহঁতে সন্মুখত উপস্থিত পাব, আৰু তোমাৰ প্ৰতিপালকে কাৰো প্ৰতি অন্যায় নকৰে।
وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ كَانَ مِنَ الْجِنِّ فَفَسَقَ عَنْ أَمْرِ رَبِّهِ أَفَتَتَّخِذُونَهُ وَذُرِّيَّتَهُ أَوْلِيَاءَ مِنْ دُونِي وَهُمْ لَكُمْ عَدُوٌّ بِئْسَ لِلظَّالِمِينَ بَدَلًا.
আৰু স্মৰণ কৰা, আমি যেতিয়া ফেৰিস্তাসকলক কৈছিলোঁ আদমৰ প্ৰতি চাজদা কৰা, তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে চাজদা কৰিছিল। সি আছিল জিনসকলৰ বংশধৰ, সি তাৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল, তথাপিও তোমালোকে মোৰ পৰিৱৰ্তে তাক আৰু তাৰ বংশধৰসকলক অভিভাৱক ৰূপে গ্ৰহণ কৰিবা নেকি? অথচ সিহঁত হৈছে তোমালোকৰ শত্ৰু। জালিমসকলৰ এই বিনিময় কিমান যে নিকৃষ্ট।
أشهدتهم خلق السماوات والأرض ولا خلق أنفسهم وما كنت متخذ المضلين عضدا.
আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰাৰ সময়ত মই সিহঁতক সাক্ষী কৰা নাছিলো, আৰু স্বয়ং সিহঁতৰ সৃষ্টিৰ সময়তো সাক্ষী কৰা নাছিলো, আৰু আমি পদভ্ৰষ্টকাৰীসকলক সহায়কাৰী ৰূপেও গ্ৰহণ কৰা নাছিলো।
وَيَوْمَ يَقُولُ نَادُوا شُرَكَائِيَ الَّذِينَ زَعَمْتُمْ فَدَعَوْهُمْ فَلَمْ يَسْتَجِيبُوا لَهُمْ وَجَعَلْنَا بَيْنَهُمْ مَوْبِقًا.
আৰু স্মৰণ কৰা সেই দিৱসৰ কথা, যিদিনা তেওঁ কব যিবোৰক তোমালোকে মোৰ অংশী বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতি আনা, সিহঁতে তেতিয়া সেইবোৰক মাতিব, কিন্তু সেইবোৰক সিহঁতৰ আহ্বানত সঁহাৰি নিদিব, আৰু আমি সিহঁত উভয়েৰে মধ্যৱৰ্তী ঠাইত এটা ধ্বংস গহ্বৰ ৰাখি দিম। আৰু অপৰাধীবিলাকে জুই দেখিয়ে গম পাব যে সিহঁতে তাত নিক্ষিপ্ত হ'ব, কিন্তু সিহঁত সেই ঠাইৰ পৰা বাচিবলৈ কোনো পৰিত্ৰাণ স্থল বিচাৰি নাপাব।
ولقد صرفنا في هذا القرآن للناس من كل مثل وكان الإنسان أكثر شيء جدلا
নিশ্চয় আমি মানুহৰ বাবে এই কোরআনত সকলো ধৰণৰ উপমা বিশদভাৱে বৰ্ণনা কৰিছো, কিন্তু মানুহ আটাইতকৈ বেছি বিতৰ্কপ্ৰিয়।
وما منع الناس أن يؤمنوا إذ جاءهم الهدى ويستغفروا ربهم إلا أن تأتيهم سنة الأولين
আৰু যেতিয়া মানুহৰ ওচৰলৈ পথনিৰ্দেশ আহে তেতিয়া সিহঁতক ইমান পোষণৰ পৰা আৰু সিহঁতৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ পৰা কেৱল এইটোৱেই বিৰত ৰাখে যে সিহঁতৰো সেই অৱস্থাই হওক যি অৱস্থা সিহঁতৰ পূৰ্ববৰ্তীসকলৰ হৈছিল, নাইবা সিহঁতৰ ওচৰলৈ প্ৰত্যক্ষভাৱে কোনো শাস্তি আহক।
وما نرسل المرسلين إلا مبشرين ومنذرين ويجادل الذين كفروا بالباطل ليدحضوا به الحق واتخذوا آياتي وما أنذروا هزوا
أرأمي كمال كهرم بدتا আৰু সতৰ্ককাৰী ৰূপেহে ৰাসূল প্ৰেৰণ কৰোঁ, কিন্তু কাফিৰসকলে বাতিলৰ দ্বাৰা তৰ্ক কৰে যাতে তাৰ মাধ্যমত সত্যক ব্যৰ্থ কৰি দিব পাৰে। লগতে সিহঁতে মোৰ নিদৰ্শনাৱলী আৰু যিবোৰৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হৈছে সেইবোৰক বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ কৰে।
وَمَنْ أَظْلَمُ مِمَّنْ ذُكِّرَ بِآيَاتِ رَبِّهِ فَأَعْرَضَ عَنْهَا وَنَسِيَ مَا قَدَّمَتْ يَدَاهُ إنا جعلنا على قلوبهم أكنة أن يفقهوه وفي آذانهم وقرا وإن تدعهم إلى الهدى فلن يهتدوا إذا أبدا
আৰু সেইজনতকৈ অধিক জালিম আৰুনো কোন হ'ব পাৰে যাক তাৰ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিয়া হৈছে, কিন্তু সি তাৰ পৰা বিমুখ হৈছে আৰু সি পাহৰি গৈছে তাৰ দুহাতে যি উপস্থিত কৰিছে। নিশ্চয় আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ কৰি দিছোঁ যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে, আৰু সিহঁতৰ কাণত আছে বধিৰতা। তুমি সিহঁতক সৎপথত আহ্বান কৰিলেও সিহঁতে কেতিয়াও সৎপথত নাহিব।
وربك الغفور ذو الرحمة لو يؤاخذهم بما كسبوا لعجل لهم العذاب بل لهم موعد لن يجدوا من دونه موئلا
আর তোমার প্রতিপালক পরম ক্ষমাশীল পরম দয়ালু, সিহঁতৰ কৃতকৰ্মৰ বাবে যদি তেওঁ সিহঁতক ধৰিলেহেঁতেন তেন্তে তেওঁ নিশ্চয় সিহঁতক অতি সোনকালে শাস্তি বিহিলেহেঁতেন, কিন্তু সিহঁতৰ বাবে আছে এটা প্ৰতিশ্ৰুত মুহূৰ্ত যাৰ পৰা বাচিবলৈ সিহঁতে কদাপিও কোনো আশ্ৰয়স্থল বিচাৰি নাপাব।
ৱাতিলকাল কুৰা আহলাকনাহুম লাম্মা যালামু ওয়া জাআলনা লিমাহলিকিহিম মাউইদা
আৰু এইবোৰ হৈছে সেইবোৰ জনপদ যিবোৰক আমি ধ্বংস কৰিছোঁ যেতিয়া সিহঁতে অন্যায় কৰিছিল, আৰু আমি সিহঁতৰ ধ্বংসৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিছিলোঁ।
وَإِذْ قَالَ مُوسَى لِفَتَاهُ لَا أَبْرَحُ حَتَّى أَبْلُغَ مَجْمَعَ الْبَحْرَيْنِ أَوْ أَمْضِيَ حُقُبًا
আৰু স্মৰণ কৰা যেতিয়া মুছাই তেওঁৰ সহচৰ যুৱকক কৈছিল মই দুখন নৈৰ সংগমস্থলত উপনীত নোহোৱালৈকে নৰখো, লাগিলে মই যুগ যুগ সময় এইদৰে খোজকাঢ়ি গৈয়ে থাকিম।
فَلَمَّا بَلَغَا مَجْمَعَ بَيْنِهِمَا نَسِيَا حُوتَهُمَا فَاتَّخَذَ سَبِيلَهُ فِي الْبَحْرِ سَرَبًا
এতেকে যেতিয়া তেওঁলোক উভয়ে দুখন নৈৰ সংগমস্থলত আহি উপনীত হ'ল, তেতিয়া তেওঁলোকে লৈ যোৱা মাছৰ কথাটো পাহৰিলে, ফলত মাছটোৱে সুৰংগৰ দৰে নিজৰ পথ বনাই সাগৰলৈ নামি গ'ল।
فَلَمَّا جَاوَزَا قَالَ لِفَتَاهُ آتِنَا غَدَاءَنَا لَقَدْ لَقِينَا مِنْ سَفَرِنَا هَذَا نَصَبًا
এতেকে যেতিয়া তেওঁলোকে ভালেখিনি ঠাই অতিক্ৰম কৰিলে, তেতিয়া মুছাই তেওঁৰ সহচৰজনক ক'লে, আমাৰ দুপৰীয়াৰ ভোজন লৈ আহা, নিশ্চয় আমি এই ভ্ৰমণত ক্লান্ত হৈ পৰিছো।
قال أرأيت إذ أوينا إلى الصخرة فإني نسيت الحوت وما أنسانيه إلا الشيطان أن أذكره واتخذ سبيله في البحر عجبا
কি কলে আপুনি লক্ষ্য কৰিছিল নে, যেতিয়া আমি শিলাখণ্ডত বিশ্ৰাম লৈছিলো, তেতিয়া মাছৰ সৈতে যি ঘটিছিল সেই কথা মই আপোনাক জনাবলৈ পাহৰিয়ে গৈছিলোঁ। চয়তানেই সেই কথা মোক পাহৰাই দিছিল, আৰু মাছটোৱে আশ্চৰ্যজনকভাৱে নিজৰ পথ বনাই সাগৰত গুচি গৈছিল।
قال ذلك ما كنا نبغي فارتدا على آثارهما قصصا
তেওঁ ক'লে, আমি সেই স্থানটোৰে অনুসন্ধান কৰি আছো। তাৰপিছত তেওঁলোকে নিজৰ পটচিহ্ন অনুসৰণ কৰি উভতি গ'ল।
فوجد عبدا من عبادنا آتيناه رحمة من عندنا وعلمناه من لدنا علما
ইয়াৰ পিছত তেওঁলোকে মোৰ এজন বান্দাৰ সাক্ষাৎ পালে, যাক আমি আমাৰ ফালৰ পৰা অনুগ্ৰহ দান কৰিছিলো, আৰু আমাৰ ফালৰ পৰা এটা বিশেষ জ্ঞানৰ শিক্ষা দিছিলো।
قال له موسى هل أتبعك على أن تعلمني مما علمت رشدا
موسى তেওঁ ক'লে, মই এই চৰ্তত আপোনাৰ অনুসৰণ কৰিব পাৰিম নে, যে যি জ্ঞান আপোনাক দান কৰা হৈছে তাৰ পৰা মোক শিক্ষা দিব যাৰ দ্বাৰা মই সঠিক পথ পাম।
قال إنك لن تستطيع معي صبرا
তেওঁ ক'লে, আপুনি কেতিয়াও মোৰ লগত ধৈৰ্য ধাৰণ কৰি থাকিব নোৱাৰিব।
وكيف تصبر على ما لم تحط به خبرا
কারণ যি বিষয়ে আপোনাৰ জ্ঞান আয়ত্ত নাই সেই বিষয়ে আপুনি কেনেকৈ ধৈৰ্য ধাৰণ কৰিব পাৰিব।
قال ستجدني ان شاء الله صابرا ولا اعصي لك امرا
موسی ক'লে, ইনশাআল্লাহ আপুনি মোক ধৈর্যশীল পাব, আর আপনার কোনো আদেশ মই অমান্য নকরিম।
قال فإن اتبعتني فلا تسألني عن شيء حتى أحدث لك منه ذكرا
তেওঁ ক'লে, ঠিক আছে, যদি আপুনি মোৰ অনুসরণ করে তেন্তে কোনো বিষয়ে মোক প্রশ্ন নকরিব যেতিয়ালৈকে মই আপোনাক সেই বিষয়ে খুলি নকওঁ।
فانطلقا حتى إذا ركبا في السفينة خرقها قال أخرقتها لتغرق أهلها لقد جئت شيئا إمرا
তার পিছত দুয়ো যাত্রা আরম্ভ করিলে, অবশেষত যেতিয়া তেওঁলোকে নাওত আরোহণ করিলে, তেতিয়া তেওঁ নাওখন বিদীর্ণ করে দিলে। মোসাই ক'লে, আপুনি আরোহীসকলক ডুবাই মারিবলৈ ইয়াক বিদীর্ণ করিলে নেকি, নিশ্চয় আপুনি এটা বৰ গৰ্হিত অন্যায় কাম কৰিলে।
قال ألم أقل إنك لن تستطيع معي صبرا
তেওঁ ক'লে, মই কোৱা নাছিলো নে যে আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিব।
قال لا تؤاخذني بما نسيت ولا ترهقني من أمري عسرا
موسی ক'লে, মই পাহৰি যোৱাৰ কাৰণে মোৰ দুখ নধৰিব, লগতে মোৰ বিষয়ে অত্যাধিক কঠোৰতা অৱলম্বন নকৰিব।
فانطلقا حتى إذا لقيا غلاما فقتله قال أقتلت نفسا زكية بغير نفس قال أقتلت نفسا زكية بغير نفس لقد جئت شيئا نكرا
তার পিছত দুয়ো গৈ থাকিল অবশেষত তেওঁলোকৰ লগত এটি শিশুৰ সাক্ষাৎ হ'ল তেতিয়া তেওঁ তাক হত্যা কৰিলে মুছাই ক'লে হত্যাৰ অপৰাধ নোহোৱাকৈ আপুনি এটা নিষ্পাপ জীৱনক কিয় নাশ কৰিলে নিশ্চয় আপুনি এটা গৰ্হিত অন্যায় কাম কৰিছে
قال ألم أقل لك إنك لن تستطيع معي صبرا
তেওঁ ক'লে মই আপোনাক কোৱা নাছিলো নে যে আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিব
قال إن سألتك عن شيء بعدها فلا تصاحبني قد بلغت من لدني عذرا
موسى قال ইয়াৰ পিছত যদি মই আপোনাক কোনো বিষয়ে প্ৰশ্ন কৰোঁ তেন্তে আপুনি মোক লগত নাৰাখিব আপোনাৰ ওচৰত মোৰ ওজৰ আপত্তিয়ে চূড়ান্ত সীমা পাইছেগৈ
أهل قرية استطعما أهلها فأبوا أن يضيفوهما فوجدا فيها جدارا يريد أن ينقض فأقامه قال لو شئت لاتخذت عليه أجرا
তাৰ পিছত দুয়ো আকৌ যোৱা আৰম্ভ কৰিলে অৱশেষত যেতিয়া তেওঁলোকে এটা জনপদৰ অধিবাসীসকলৰ ওচৰলৈ গৈ উপস্থিত হ'ল তেতিয়া তেওঁলোকে সিহঁতৰ ওচৰত খাদ্য বিচাৰিলে কিন্তু সিহঁতে তেওঁলোকক আতিথ্য কৰিবলৈ অস্বীকাৰ কৰিলে তাৰপিছত তেওঁলোকে তাত এখন প্ৰাচীৰ দেখা পালে যিখন বাগৰি যোৱাৰ উপক্ৰম হৈছিল তেতিয়া তেওঁ সেইটো ক্ষুদ্ৰ কৰি দিলে মুছাই ক'লে আপুনি ইচ্ছা কৰিলে ইয়াৰ বাবে পাৰিশ্ৰমিক গ্ৰহণ কৰিব পাৰিলেহেঁতেন
سأنبئك بتأويل ما لم تستطع عليه صبرا
তেওঁ ক'লে ইয়াতেই মোৰ আৰু আপোনাৰ মাজত সম্পৰ্ক ছেদ হৈ গ'ল যিবোৰ বিষয়ত আপুনি ধৈৰ্য ধাৰণ কৰিব পৰা নাই অচিৰেই মই সেইবোৰৰ তাৎপৰ্য ব্যাখ্যা কৰিম
أما السفينة فكانت لمساكين يعملون في البحر فأردت أن أعيبها وكان وراءهم ملك يأخذ كل سفينة غصبا
كنو ناوخنا بخيرتو هل اي ناوخنا سيل كسمان دوريدرو بكتير كيون تا حقرات كام كوريسين موي ناوخنا ترتي جكتو كوري بلو اتسا كريلو كارون সিহঁতৰ সন্মুখত আছিল এনে এজন ৰজা যিয়ে বল প্ৰয়োগ কৰি প্ৰতিখন নিখুঁত ভাল নাও কাঢ়ি নিয়ে
وَأَمَّا الْغُلَامُ فَكَانَ أَبَوَاهُ مُؤْمِنَيْنِ فَخَشِينَا أَن يُرْهِقَهُمَا طُغْيَانًا وَكُفْرًا
আনহাতে সেই শিশুটি তাৰ পিতৃ মাতৃ আছিল মুমিন ফলত আমি আশংকা কৰিলোঁ যে সি সীমা লংঘন কৰি আৰু কুফুৰীৰ দ্বাৰা তেওঁলোকক অতিষ্ঠ কৰি তুলিব
সেয়ে
আমি বিচাৰিলোঁ যে তেওঁলোকৰ প্ৰতিপালকে যেন তেওঁলোকক ইয়াৰ পৰিৱৰ্তে এজন শোষণ দান দান কৰে যিজন হ'ব পবিত্ৰতাত উত্তম আৰু মৰম চেনেহত অতি ঘনিষ্ঠ
وَأَمَّا الْجِدَارُ فَكَانَ لِغُلَامَيْنِ يَتِيمَيْنِ فِي الْمَدِينَةِ وَكَانَ تَحْتَهُ كَنْزٌ لَّهُمَا وَكَانَ أَبُوهُمَا صَالِحًا فَأَرَادَ رَبُّكَ أَن يَبْلُغَا أَشُدَّهُمَا وَيَسْتَخْرِجَا كَنْزَهُمَا رَحْمَةً مِّن رَّبِّكَ وَمَا فَعَلْتُهُ عَن أَمْرِي ذَلِكَ تَأْوِيلُ مَا لَمْ تَسْطِع عَلَيْهِ صَبْرًا
أَرْخِي بَرَاسِلْتُ সেইটো আছিল নগৰবাসী দুজন এটিম শিশুৰ আৰু ইয়াৰ তলত আছিল সিহঁতৰ গুপ্তধন আৰু সিহঁতৰ পিতৃ আছিল এজন সৎকৰ্মপৰায়ণ লোক সেয়ে আপোনাৰ প্ৰতিপালকে ইচ্ছা কৰিলে যে সিহঁত দুজন প্ৰাপ্তবয়স্কত উপনীত হওক আৰু সিহঁতৰ সেই গুপ্তধন উদ্ধাৰ কৰক আৰু এইবোৰ মই নিজৰ ফালৰ পৰা একো কৰা নাই আপুনি যি বিষয়ে ধৈৰ্য ধাৰণ কৰিবলৈ অপাৰগ হৈছিল এইটোৱে হৈছে তাৰ ব্যাখ্যা।
وَيَسْأَلُونَكَ عَنْ ذِي الْقَرْنَيْنِ قُلْ سَأَتْلُو عَلَيْكُمْ مِنْهُ ذِكْرًا
আৰু সিহঁতে তোমাক জুলকাৰনাইন সম্পৰ্কে প্ৰশ্ন কৰে, কোৱা অচিৰেই মই তোমালোকৰ ওচৰত তেওঁৰ বিষয়ে বৰ্ণনা কৰিম।
إِنَّا مَكَّنَّا لَهُ فِي الْأَرْضِ وَآتَيْنَاهُ مِنْ كُلِّ شَيْءٍ سَبَبًا
নিশ্চয় আমি তেওঁক পৃথিৱীত কৰ্তৃত্ব প্ৰদান কৰিছিলোঁ আৰু প্ৰত্যেক বিষয়ৰ উপায় উপকৰণ দান কৰিছিলোঁ।
فَأَتْبَعَ سَبَبًا
তাৰপিছত তেওঁ এটা পথ অৱলম্বন কৰিলে।
إذا بلغ مغرب الشمس وجدها تغرب في عين حمئة ووجد عندها قوما قلنا يا ذا القرنين إما أن تعذب وإما أن تتخذ فيهم حسنا
গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্য অস্ত যোৱাৰ স্থলত উপস্থিত হ'ল, তেতিয়া তেওঁ সূৰ্যক এটি পংকিল জলাশয়ত অস্ত যোৱা দেখিলে আৰু তেওঁ তাত এটা সম্প্ৰদায়ক লগ পালে। আমি ক'লো, হে জুলকাৰনাইন, তুমি ইহঁতক শাস্তি দিব পাৰা নাইবা ইহঁতৰ বিষয়টো সৎভাৱে গ্ৰহণ কৰিব পাৰা।
قال أما من ظلم فسوف نعذبه ثم يرد إلى ربه فيعذبه عذابا نكرا
تاو قال جي অন্যায় করিব ওসিরে আমি তা শাস্তি প্রদান করিব তারপর তাক তার প্রতিপালক রসূল উভটাই নিয়া হবো তেতিয়া তাও তা কঠিন শাস্তি প্রদান করিব।
وَأَمَّا مَنْ آمَنَ وَعَمِلَ صَالِحًا فَلَهُ جَزَاءً الْحُسْنَى وَسَنَقُولُ لَهُ مِنْ أَمْرِنَا يُسْرًا
كنتو زي ايمانا نيبو ار حد کرمو قريبو تيور بابي پرتدان سروپي آسه قلان ارو امي امار ببهارتو تيور حويته نمرو بابي قطاكم
ثم أتبع سببا
তারপিছত তেওঁ আন এটা অভিযানৰ বাবে পথ ধৰিলে। গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্যোদয়ৰ ঠাই পালে, তেতিয়া তেওঁ দেখা পালে যে সূৰ্য এনেকুৱা এটা সম্প্ৰদায়ৰ ওপৰত উদয় হয় যিসকলৰ বাবে সূৰ্যৰ তাপৰ পৰা কোনো অন্তৰাল আমি সৃষ্টি কৰা নাই।
كذلك وقد احطنا بما لديه خبرا
প্রকৃত ঘটনা এইটোৱে আৰু তেওঁৰ ওচৰত যি আছিল সেই সম্পৰ্কে আমি সম্যক অৱগত।
ثم اتبع سببا
তাৰপিছত তেওঁ আন এটা অভিযানৰ বাবে পথ ধৰিলে।
حتى اذا بلغ بين السدين وجد من دونهما قوما لا يكادون يفقهون قولا
অবশেষত তেওঁ যেতিয়া দুই পৰ্বতৰ মধ্যৱৰ্তী স্থলত আহি উপস্থিত হ'ল, তেতিয়া তাত তেওঁ এনেকুৱা এটা সম্প্ৰদায়ক লগ পালে যিসকলে তেওঁৰ কথা ভালকৈ বুজিব পৰা নাছিল।
قالوا يا ذا القرنين إن يأجوج ومأجوج مفسدون في الأرض فهل نجعل لك خرجا على أن تجعل بيننا وبينهم سدا
كيوتا قوله هي ذو القرنين يأجوج ومأجوج پرتبت أخانتي سستي كوريا سي كي آمي أبوناك اي سورتت قرآ دي ديمنه যাতে আপুনি আমাৰ আৰু সিহঁতৰ মাজত এটা প্রাচীর নির্মাণ কৰি দিয়ে।
قال ما مكنني فيه ربي خير فاعينوني بقوه اجعل بينكم وبينهم ردما
তেওঁ ক'লে, মোৰ প্ৰতিপালকে মোক যি সামৰ্থ্য দিছে সেইটোৱে উৎকৃষ্ট, গতিকে তোমালোকে মোক দৈহিক শ্ৰমৰ দ্বাৰা সহায় কৰা, মই তোমালোকৰ আৰু সিহঁতৰ মাজত এখন মজবুত প্রাচীর নির্মাণ কৰি দিম।
آتوني زبر الحديد حتى إذا ساوى بين الصدفين قال انفخوا حتى إذا جعله نارا قال آتوني حتى إذا جعله نارا قال آتوني أفرغ عليه قطرا
তোমালকে মোর উসরলে লুর পাথম আনি দিয়া অবশেষত মধ্যবর্তী খালি ঠাই পূর্ণ হয়ে যেতিয়া লৌহ স্তূপ দুয়ো পর্বতর সমান হল তেতিয়া তেও কলে এতিয়া ফু দিয়া তারপর যেতিয়া সেইটো জুইত পরিণত হল তেতিয়া তেও কলে তোমালকে মোর উসরলে গলিত তাম লৈ আহা মই ইয়ার উপর ঢালি দিউ
فما استطاعوا أن يظهروه وما استطاعوا له نقبا
তারপিছত ইয়াজুজ আৰু মাজুজে সেইটো অতিক্ৰম কৰিব নোৱাৰিলে আনকি ফুটাও কৰিব নোৱাৰিলে
قال هذا رحمة من ربي فإذا جاء وعد ربي جعله دكاء وكان وعد ربي حقا
তেও কলে এইটো হৈছে মোৰ প্ৰতিপালকৰ অনুগ্ৰহ কিন্তু যেতিয়া মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুত সময় আহিব তেতিয়া তেওঁ ইয়াক চূৰ্ণ বিচূৰ্ণ কৰি দিব আৰু মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি সত্য
وتركنا بعضهم يومئذ يموج في بعض ونفخ في الصور فجمعناهم جمعا
আৰু সেইদিন আমি সিহঁতক এৰি দিম এনেকুৱা অৱস্থাত যে এটা দলে আনটো দলৰ ওপৰত তৰংগৰ দৰে খুন্দিয়াই পৰিব আৰু শিঙাত ফু দিয়া হ'ব তাৰপিছত আমি সিহঁতক সকলোকে একত্ৰিত কৰিম
وعرضنا جهنم يومئذ للكافرين عرضا
আৰু সেইদিন আমি জাহান্নাম প্ৰত্যক্ষভাৱে উপস্থাপন কৰিম কাফিৰসকলৰ ওচৰত
الذين كانت اعينهم في غطاء عن ذكري وكانوا لا يستطيعون سمعا
আমাৰ নিদৰ্শনৰ প্ৰতি যিসকলৰ চকু আৱৰণেৰে ঢাকি থোৱা আছিল আৰু যিসকলে শুনিবলৈ অপাৰক আছিল
أفحسب الذين كفروا أن يتخذوا عبادي من دوني أولياء إنا أعتدنا جهنم للكافرين نزلا
زيوقل كفر كوريسي كيوت دهرنا كورينكيزي সিহঁতে মোৰ পৰিৱৰ্তে মোৰ বান্দাসকলক অভিভাৱক ৰূপে গ্ৰহণ কৰিব নিশ্চয় আমি কাফিৰসকলৰ আপ্যায়নৰ বাবে প্ৰস্তুত কৰি ৰাখিছো জাহান্নাম
কুল হাল নুনাব্বিউকুম বিল আখছাৰিনা আ'মালা
কোৱা আমি তোমালোকক এনে লোকৰ বিষয়ে সংবাদ দিমনে যিসকল আমলৰ ফালৰ পৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত
الذين ضل سعيهم في الحياه الدنيا وهم يحسبون انهم يحسنون صنعا
কিয়তে হৈছে হে কল্লু পার্থিব জীবনত যে সকলৰ প্রচেষ্টা ব্যর্থ হৈছে অথচ কিয়তে ধারণা কৰে যে কিয়তে ভাল কামাই কৰি আছে
اولئك الذين كفروا بايات ربهم ولقاء فحبطت اعمالهم فلا نقيم لهم يوم القيامه وزنا
چوتے হৈছে হে সকলো যি সকলে নিস্পতি পালকৰ নিদৰ্শন বলি আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰিছে ফলত সিহঁতৰ সকলো আমল নিষ্ফল হৈ গৈছে কে আমি সিহঁতৰ বাবে কিয়ামতৰ দিনা কোনো ওজনৰ ব্যৱস্থা নকৰো
ذلك جزاؤهم جهنم بما كفروا واتخذوا آياتي ورسلي هزوا
জাহান্নামে হৈছে সিহঁতৰ প্ৰতিফল যিহেতু সিহঁতে কুফৰি কৰিছে লগতে মোৰ নিদৰ্শনাৱলীক আৰু ৰাসূলসকলক বিদ্ৰূপৰ বিষয় হিচাপে গ্ৰহণ কৰিছে
ان الذين امنوا وعملوا الصالحات كانت لهم جنات الفردوس نزلا
নিত্য যে সকলে ঈমান আনিছে আৰু সৎকর্ম কৰিছে তেওঁলোকক আতিথ্য অভ্যৰ্থনা কৰিবলৈ আছে জান্নাতুল ফিরদাউস
خالدين فيها لا يبغون عنها حولا
তাত তেওঁলোক চিৰকাল থাকিব তাৰপৰা তেওঁলোক কেতিয়াও স্থানান্তৰিত
হ'ব নিবিচাৰিব
قل لو كان البحر مدادا لكلمات ربي لنفد البحر قبل أن تنفد كلمات ربي ولو جئنا بمثله مددا
كوا مور پوٹی پالکر کٹھا لپی بند کری بولوئی حاگرک جدی سیاہی کرا ہوئی تتھا پیو مور پوٹی پالکر کٹھا ہیک ہوار آگو تی حاگر نیخیک ہوئی جبو যদিও ইয়াৰ সহায়ক হিচাপে অনুৰূপ আৰু সাগৰ লৈ আহোঁ।
قل انما انا بشر مثلكم يوحى الي انما الهكم اله واحد فمن كان يرجو لقاء ربه فليعمل عملا صالحا ولا يشرك بعبادة ربه احدا
كوا ما تمالكر دري ازن مانو مور প্রতি ওহি হয় যে তোমালোকৰ ইলাহ একমাত্ৰ সত্য ইলাহ খে জিয়ে তার প্রতিপালক সাক্ষাৎ কামনা করে তার উচিত সৎকর্ম করা আর তার প্রতিপালকর ইবাদতত আন কাকো অংশীদার স্থাপন নকৰা।